এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমাগমন, পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানৰ তৎপৰতা বৃদ্ধি, সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন, বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্চাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত বুলি বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ মন্তব্য, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে তেওঁক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে শ্ৰীমোদীক অসম জৈৱ ইথানল প্ৰকল্পৰ উদ্বোধন আৰু 5,700 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্ৰকল্প তথা দৰং চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপনৰ বাবেও প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়। উল্লেখযোগ্য যে অসম জৈৱ ইথানল প্ৰকল্পত 300 KTPA বাঁহক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি 49 KTPA ইথানল উৎপাদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আমন্ত্ৰণ গ্ৰহণ কৰি অসমলৈ আহিবলৈ সন্মতি প্ৰকাশ কৰিছে। এই অনুসৰি অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ কথা। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা কাৰ্যসূচী বিশেষ জাক জমকতাৰে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই সময়ছোৱাত তেখেতৰ ৰচনাৰাজি আৰু অন্যান্য সৃষ্টিমূলক কাম কাজৰ প্ৰচাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কালিৰ এই ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। অহা 2 মে'ত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক বিৰোধী সকলো নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে। ডিব্ৰুগড় জিলাত ইতিমধ্যে বহুকেইজন বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলা পৰিষদত 3 জন, আঞ্চলিক পঞ্চায়তত 10 জন নিৰ্বাচিত হোৱাৰ লগতে পানীতোলা গাঁও পঞ্চায়তত 2 জন ৱাৰ্ড সদস্য, লাহোৱাল গাঁও পঞ্চায়তত 15 জন, বৰবৰুৱাত 9 জন, টেঙাখাটত 31 জন, জয়পুৰত 19 জন, খোৱাঙত 15 জন আৰু টিংখাং গাঁও পঞ্চায়তত 12 জন ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ সমষ্টিটোৰ বিধায়ক বলিন চেতিয়াই নিৰ্বাচনী প্ৰচাৰ চলাইছে। মিত্ৰজোঁটৰ দল হিচাপে অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। ইপিনে কংগ্ৰেছ দলৰ উপসভাপতি গৌৰৱ গগৈয়ে কালি নিৰ্বাচনী প্ৰচাৰৰ মাজতে জিলাখনৰ শ্ৰী শ্ৰী মায়ামৰা বৰদিৰা সত্ৰ ভ্ৰমণ কৰে। শ্ৰীগগৈয়ে সত্ৰাধিকাৰক সাক্ষাৎ কৰাৰ লগতে দিৰাকত অনুষ্ঠিত ৰাতি বিহু উপভোগ কৰি মৰাণসকলৰ পৰম্পৰাগত সংস্কৃতিৰ শলাগ লয় আৰু ৰাইজৰ সেৱা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে। ধেমাজি জিলাত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলাখনৰ আয়ুক্তই অহা 30 এপ্ৰিলৰ বিয়লি 4:30 বজাৰ পৰা 2 মে'ৰ বিয়লি 4:30 বজা পৰ্যন্ত জিলাখনত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। যদিহে পুনৰ ভোটদান হয় তেনেহলে অহা 4 মে'ৰ দিনটোতো সুৰা নিষিদ্ধ কৰা হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে। আনহাতে অহা 11 মে'ৰ দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত জিলাখনত সুৰা নিষিদ্ধ কৰা হৈছে। যোৰহাট জিলাৰ আয়ুক্তই কালি পঞ্চায়ত নিৰ্বাচনৰ বাবে বেলট পেপাৰ ছপা কৰিবলগীয়া ছপাশাল পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। আয়ুক্তগৰাকীৰ লগতে জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, তিতাবৰ সমজিলা আয়ুক্ত প্ৰমুখ্যে কেইবাজনো বিষয়া উপস্থিত থাকে। অহা 7 মে'ত কামৰূপ জিলাত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি, অগপ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে একেলগে এই নিৰ্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলে সুকীয়া সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতা, পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া, হাজো শুৱালকুছিৰ সুমন হৰিপ্ৰিয়াই দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দলেও জিলাখনত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। ইতিমধ্যে জিলাখনৰ 6টা জিলা পৰিষদ আৰু 43টা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। গোৱালপাৰা জিলাত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত প্ৰশাসনে নিয়োগ কৰা মাণ্ডলিক বিষয়া আৰু ছেক্টৰ বিষয়াসকলক লৈ কালি এখন সভা অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে বিষয়াসকলক নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰিবলৈ আহ্বান জনায়। ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকে কালি অসম ভ্ৰমণ কৰি ভাৰতমালা প্ৰকল্পৰ অধীনত যোগীঘোপাত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূটানৰ ৰজাগৰাকীক আদৰণি জনায়। ভাৰতমালা প্ৰকল্পৰ অধীনত নিৰ্মীয়মান পাৰ্কখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। পথ, ৰেলপথ, বিমান আৰু জলপথৰ সুবিধাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে পাৰ্কখন নিৰ্মাণ কৰি আছে। ব্ৰহ্মপুত্ৰ উপকূলত 317 একৰ ভূমি সামৰা এই প্ৰকল্পই ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাব। লগতে ভূটান, বাংলাদেশ প্ৰভৃতি চুবুৰীয়া দেশসমূহৰ সৈতেও ৰাজ্যৰ বাণিজ্য সুচল হৈ পৰিব। ভূটানৰ ৰজাগৰাকীয়ে এই প্ৰকল্প পৰিদৰ্শনৰ উপৰি ব্ৰহ্মপুত্ৰত নিৰ্মীয়মান অন্তঃ জলপৰিবহণ বিভাগৰ প্ৰকল্পও পৰিদৰ্শন কৰে। সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জোৰ লোৱা হয়। এনেদৰে বিচনীৰে জোৰ ল'লে বছৰটোলৈ দেহা হাত পৰি থাকে বুলি বিশ্বাস কৰা হয়। চেৰা বিহুৰ সৈতে বিভিন্ন ৰীতি নীতি প্ৰচলিত আছে। ৰাজ্যৰ ঠায়ে ঠায়ে আজি বিহু উৰুৱা বা বিহু ভঙা উৎসৱ পালন কৰা হ'ব। উজনি অসমৰ কোনো কোনো স্থানত আজি পৰম্পৰা অনুসৰি ৰাইজে বৰগছৰ গুৰিত হাঁচতি আগবঢ়াই বিহু উৰুৱাৰ প্ৰথা আছে। মাজুলীৰ কমলাবাৰী সত্ৰত আজি চেৰা বিহু উপলক্ষে পুৱাতে প্ৰসংগ শেষ হোৱাৰ পাছত গায়ন বায়নৰ সমস্ত প্ৰসংগ বন্ধ ৰখা হয়। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানুহ বিহুৰ দিনা লোৱা বিহুৱানবোৰ ধুই আজি বিহুক বিদায় দিয়া হয়। ইপিনে নামনি অসমৰ বিভিন্ন প্ৰান্তত আজি সাত বিহু বা চেৰা বিহু উপলক্ষে সাতশাকীৰ পৰম্পৰা ৰক্ষা কৰা হয়। বিহুৰ সপ্তম দিন উপলক্ষে আজি সাতবিধ শাকৰ ভাজি খোৱা হয়। কোনো কোনো ঠাইত সাত শাক তুলিবলৈ যাওঁতে সাতশাকী গীত গোৱাৰো পৰম্পৰা আছে। বৰপেটা জিলাত এই পৰম্পৰা আৰু বিহু উৰুৱা পৰ্ব সন্দৰ্ভত এয়া সত্ৰনগৰীৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
হয়, গৰু বিহুৰ দিনাৰ পৰা এই বিহু আৰম্ভ হয় আৰু আজি ছয়বাহৰ দিনা বিহুৰ সামৰণি পৰে। বিহুৰ কেইদিনত সত্ৰসমূহত নিয়মীয়া প্ৰসংগৰ উপৰি নৈমিত্তিক প্ৰসংগ হিচাপে বিয়া কীৰ্তন, গায়ন বায়ন, ঘোষা কীৰ্তন আদি পৰিৱেশন কৰা হয়। অৱশ্যে বহাগ বিহু কাইলৈহে বৰপেটা সত্ৰত আনুষ্ঠানিকভাৱে বিদায় জনোৱা হ'ব। তাৰ বাবে বৰপেটা সত্ৰৰ কৰাপথ তথা দালানৰ বাহিৰত কাইলৈ আবেলি অনুষ্ঠিত হ'ব বিখ্যাত বীৰনাম। তাৰ পাছত পুৰা সত্ৰে সকলোকে আশীৰ্বাদ দিব আৰু তেনেদৰে বহাগ বিহু বৰপেটা সত্ৰনগৰৰ পৰা বিদায় জনোৱা হ'ব। আজিৰ দিনটোত দুখন বিশেষ আঞ্জা বৰপেটাত বহুল প্ৰচলিত অত্যন্ত জনপ্ৰিয়। আজি পৰম্পৰা অনুসৰি বৰপেটাৰ মানুহে সাতবিধ শাকেৰে এখন আঞ্জা খায় য'ত হাতশেক বুলি কোৱা হয়। অৱশ্যে হাতশেক ব্যৱস্থাটো অসমৰ অন্যান্য স্থানতো প্ৰচলিত আছে, কিন্তু বৰপেটাৰ মৌলিক এবিধ আঞ্জা হ'ল জাল বুলি কোৱা হয় বৰপেটা ভাষাত, য'ত বিবিধ ঔষধি গুণসম্পন্ন প্ৰকৰণ যোগ দিয়া হয় আৰু আঞ্জাখন অত্যন্ত জ্বলা হয়। কিন্তু প্ৰচলিত আছে যে ইমান জ্বলা খালেও কাৰো একো অসুখ বিসুখ নহয়। বছৰটোলৈ মানুহক তিয়াই নিৰোগী কৰাৰ বাবে বিবিধ ঔষধি গুণসম্পন্ন সামগ্ৰী যেনে হ'ল ভেদাইলতা, মানিমুনি, নৰসিংহ আদিৰে
বহাগ বিহুৰ পৰম্পৰাৰ অংশ হিচাপে আজি নামনি অসমৰ কোনো কোনো ঠাইত বাঁহ গোসাই, পাওৰা তোলা আৰু ভঠেলি উৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ গুৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীয়ে পৰহিৰে পৰা তিনিদিনীয়াকৈ আয়োজন কৰা বাঁহ গোসাই উৎসৱৰ আজি সামৰণি পৰিব। এই উৎসৱৰ অংশ হিচাপে বাঁহ গোসাই পূজাৰ পৰম্পৰা ৰক্ষা কৰাৰ লগতে শৰণীয়া লোক নৃত্য গীত পৰিৱেশন কৰা হৈছে। বজালি জিলাৰ বিভিন্ন স্থানত আজি পাওৰা তোলা উৎসৱৰ আয়োজন কৰা হৈছে। পৰম্পৰা অনুসৰি এই উৎসৱৰ বাবে বাঁহ গোসাঁইক ৰং বিৰঙী বস্ত্ৰৰে সজাই এটা নিৰ্দিষ্ট স্থানলৈ লৈ আহি ৰীতি নীতি পালন কৰা হয়। জিলাখনৰ গোবিন্দপুৰৰ শ্যামৰায় সত্ৰতো আজি এই উৎসৱ পালন কৰা হ'ব। উত্তৰ কামৰূপৰ কোনো কোনো অঞ্চলত অনুৰূপ ধৰণৰ উৎসৱ ভঠেলি হিচাপে আজি উদযাপন কৰা হ'ব। এই উৎসৱ আৰু পৰম্পৰা ৰক্ষা সন্দৰ্ভত এয়া আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
আজি ছয়বাহত বাক্সা জিলাৰ ঐতিহ্যমন্ত্ৰী যশী শ্ৰী কৰিডৰ দেৱালয়ৰ লগতে নতুন আলিগুৰি অঞ্চলী আদি স্থানসমূহতো অসমীয়া লোক সংস্কৃতিৰ বৰপথাৰখন চহকী কৰি অহা পাৰতোলা উৎসৱ উদযাপন কৰা দেখা যায়। এই উপলক্ষে আজি জিলাখনৰ ঐতিহ্যমন্ত্ৰী শ্ৰী কৰিডৰ দেৱালয়ত পৰম্পৰাগতভাৱে 175 সংখ্যক পাৰতোলা উৎসৱ অতি উলহ মালহেৰে আয়োজন কৰা দেখা গৈছে। পুৱাৰ ভাগত শাস্ত্ৰপাঠ, হোমযজ্ঞ, বাঁহ গোসাঁই পৰিভ্ৰমণ আদি কাৰ্যসূচী, পাছত মা গোসাঁনীক গোসাঁই উত্তোলন কৰাৰ দিহা কৰা হৈছে। আবেলি গোসাঁনীক এক মাংগলিক পৰিৱেশৰ মাধ্যমেৰে শ্ৰী কৰিডৰ দেৱালয়ৰ প্ৰাংগণত উত্তোলন কৰা হ'ব। অঞ্চলটোৰ বিভিন্ন অঞ্চলৰ পৰা অহা ভক্তসকলে মা গোসাঁনীক সেৱা লোৱাৰ পাছত আবেলি প্ৰায় 5 বজাত দীঘল গোসাঁই বাঁহডাল নমাই গোসাঁই বাহক প্ৰায় 50 গৰাকী লোকে ধৰি দৌৰোৱা হ'ব। পাৰতোলা উৎসৱত মা গোসাঁনী আৰু মা কামাখ্যাৰ গোসাঁনী দীঘল বাঁহ দুডাল দৌৰোৱা পৰিৱেশে ভক্তসকলক এক অনাবিল আনন্দ প্ৰদান কৰি আহিছে। বাঁহ দৌৰোৱাৰ দৃশ্যই পৰম্পৰাগতভাৱে এই মাদকতাপূৰ্ণ পৰিৱেশ সৃষ্টি কৰি আহিছে।
ৰাইজে বাপতি খাহুন ৰঙালী বিহু পৰম্পৰাগতভাৱে পালন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ পুৱতি নিশালৈকে জনসাধাৰণে ভিৰ কৰিছে। এনে অনুষ্ঠানত জনপ্ৰিয় শিল্পীসকলে সংগীতানুষ্ঠানেৰে দৰ্শক শ্ৰোতাক আমোদ দিয়া পৰিলক্ষিত হৈছে। লখিমপুৰ জিলাৰ ঘিলামৰাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কালি প্ৰথম দিনৰ কাৰ্যসূচীত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। এই সন্মিলনত 1000 গৰাকী বিহুৱতীয়ে বিহু নাচ পৰিৱেশন কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR News_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্চাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজন বুলি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই মন্তব্য কৰিছে। শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ কালি প্ৰচাৰিত বিশেষ দৃষ্টিপাত অনুষ্ঠানত ডঃ শইকীয়াই এই মন্তব্য কৰে। তেওঁ লগতে শব্দ বা বাক্য লিখাৰ ক্ষেত্ৰত খোকোজা দূৰ কৰাৰ বাবে এখন হাতপুথি প্ৰস্তুত কৰাৰ পোষকতা কৰে। শিক্ষাবিদগৰাকীয়ে উত্থাপন কৰা উজনি অসমৰ বাতৰি প্ৰসংগত আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে খুদনি দূৰ কৰে।
অসমৰ বাতৰি বুলিলেও বেলেগ কথা, উজনি অসম বুলি ক'লে অকলে দেখা যায় যে উজনি অসমৰ বাতৰি বুলি কৈ গোটেই অসমৰে বাতৰি কয়। গতিকে উজনি অসম বুলি কিয় আকৌ ভাগ কৰা হ'ল, এই প্ৰশ্নটো মোৰ মনত সদায় বাজি উঠে।
ছাৰৰ প্ৰতি সন্মান সহকাৰে ক'ব খুজিছো, এইটো আচলতে উজনি অসমৰ বাতৰিৰ এটা পটভূমি আছে, কিয়নো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি প্ৰচাৰিত হৈছিল। চৰকাৰৰ এটা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সিদ্ধান্ত ললে যে গুৱাহাটী আৰু শিলচৰৰ বাহিৰে অসমত আৰু আন বাতৰি বিভাগ নাথাকিব। সেই সিদ্ধান্ত মৰ্মে বাতৰিটো উঠাই দিয়া হ'ল তাৰ পৰা বাতৰি বিভাগটোকেই, আৰু গুৱাহাটীক সেই বাতৰিটো তাত সম্পাদনা হ'ব, প্ৰস্তুত হ'ব, গুৱাহাটীৰ পৰাই পঢ়িব, কিন্তু ডিব্ৰুগড়ৰ পৰা প্ৰচাৰিত হ'ব। সেই হিচাপত আমি সেইখন বাতৰি, সেইটো পাৰ্থক্যটো ৰাখিবৰ কাৰণেহে আমি উজনি অসমৰ বাতৰি বুলি কৈছো, আৰু এইটো আকাশবাণীৰ সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মেহে কৰা হৈছে।
অনুষ্ঠানটোত আকাশবাণীৰ প্ৰাক্তন বিষয়া তথা বিশিষ্ট শিক্ষাবিদ ডঃ কৰুণামোহন শৰ্মাই বাতৰি বিভাগৰ কেইবাটাও অনুষ্ঠানৰ প্ৰসংগ উল্লেখ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বাতৰি পৰিৱেশকসকলক অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰাজস্থান ৰয়েলছক 2 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 181 ৰাণৰ লক্ষ্যৰে খেলি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 178 ৰানহে কৰিবলৈ সমৰ্থ হয়। কালিৰ আন এখন খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক 7 উইকেটত পৰাস্ত কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাও আহক অৰুণিমা গোস্বামীৰ সৈতে।
অহা 8 ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়া বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠান উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ। ভূটানৰ ৰজা জিগমে খেচৰ নামগিয়াল ৱাংচুকৰ যোগীঘোপাত লজিষ্টিক পাৰ্ক আৰু জল পৰিবহণ টাৰ্মিনেল পৰিদৰ্শনকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখন কাকতে প্ৰথম পৃষ্ঠাত ভিন্ন শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ ভালেসংখ্যক ক্ষুদ্ৰ ঠিকাদাৰে প্ৰাপ্য বিলৰ ধন লাভ নকৰি সংকটৰ সন্মুখীন হোৱা বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে। দিছপুৰতে ক্ষুদ্ৰ ঠিকাদাৰৰ হাহাকাৰ, দুবছৰে অনাদায় 100 কোটি টকা শিৰোনামেৰে প্ৰকাশ কৰিছে। ইপিনে দৈনিক অসম কাকতে MGNREGA প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰূপায়ণত অসম চৰকাৰ ব্যৰ্থ বুলি এটা বাতৰি 24,000কে 100 দিনৰ কাম শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যত 5,63,168 নিষ্পত্তিবিহীন গোচৰ থকা বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মালয়েছিয়াৰ কুৱালালামপুৰৰ মাতা মেলাত অংশ লৈ আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰা সন্দৰ্ভত কৰা মন্তব্যৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া খবৰ কাকতেও ভিন্ন শিৰোনামেৰে প্ৰকাশ কৰিছে। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস পোৱা সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে অসম চৰকাৰক প্ৰতিবেদন দাখিলৰ সময় পুনৰ 2 সপ্তাহ বৃদ্ধি কৰা বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক বাতৰিৰ বাবে পুনৰ সংগীতা শৰ্মাৰ ওচৰলৈ যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমাগমন। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানৰ তৎপৰতা বৃদ্ধি। সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।